নমস্কাৰ, এয়া আকাশবাণী গুৱাহাটী দুপৰীয়াৰ আঞ্চলিক বাতৰি পঢ়িছো সঞ্জীৱনী পাঠকে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই পলাশবাৰীৰ সৈতে শুৱালকুছিৰ সংযোগ স্থাপনৰ উদ্দেশ্যে ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ কৰিবলগীয়া চাৰিলেনযুক্ত দলঙৰ আজি ভূমিপূজন কৰিব। শুৱালকুছিৰ বাথান পামত হ'বলগীয়া এই অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ বাবে ইতিমধ্যে তেওঁ শুৱালকুছিত উপস্থিত হৈছে। শুৱালকুছিত উপস্থিত হোৱাৰ পাছত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিজেপিৰ শুৱালকুছি মণ্ডলৰ নৱনিৰ্মিত কাৰ্যালয়টো মুকলি কৰে। উল্লেখযোগ্য যে মুখ্যমন্ত্ৰী শৰ্মাই ভূমিপূজন কৰিবলগীয়া পলাশবাৰী শুৱালকুছি সংযোগী 12.21 কিলোমিটাৰ দৈৰ্ঘৰ এই দলংখনৰ মুঠ ব্যয় 3,197.20 কোটি ধাৰ্য কৰা হৈছে। প্ৰকল্পটোৰ উল্লেখনীয় দিশসমূহ হৈছে লুইতৰ উত্তৰ পাৰৰ শুৱালকুছি আৰু দক্ষিণ পাৰৰ পলাশবাৰীক সংযোগ কৰিবলগীয়া এয়া এটা গ্ৰীণফিল্ড প্ৰকল্প। আনহাতে প্ৰকল্পটোৰ সুবিধাসমূহ হ'ল পলাশবাৰী আৰু শুৱালকুছিৰ সামগ্ৰিক উন্নয়নেৰে কামৰূপ মহানগৰৰ পশ্চিম অঞ্চলৰ বিকাশ ত্বৰান্বিত কৰা, শুৱালকুছি আৰু ইয়াৰ কাষৰীয়া জিলাসমূহৰ পৰা লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰলৈ পোনপটীয়া সংযোগৰ সুবিধা আগবঢ়োৱা, উচ্চ শিক্ষানুষ্ঠান আৰু উন্নত চিকিৎসা সেৱা লাভৰ ক্ষেত্ৰত দুয়োপাৰৰ জনসাধাৰণৰ বাবে সুচল যাতায়ত আৰু গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ যান জঁট আৰু বায়ু প্ৰদূষণ ৰোধৰ উদ্যোগ গ্ৰহণ কৰা। পলিঅ' ৰোগ নিৰ্মূলৰ উদ্দেশ্যে আজি অসমৰ 27খন নিৰ্বাচিত জিলাত উপ ৰাষ্ট্ৰীয় প্ৰতিষেধক প্ৰদান দিৱসৰ কাৰ্যসূচী আয়োজন কৰা হৈছে। মৰিগাঁও জিলাত এই উদ্দেশ্যে মৰিগাঁও জিলা যুটীয়া স্বাস্থ্য সঞ্চালকালয়ৰ কাৰ্যালয়ত 3-দিনীয়া কাৰ্যসূচীৰে উপ ৰাষ্ট্ৰীয় প্ৰতিষেধক প্ৰদান অনুষ্ঠানৰ আৰম্ভ কৰা হৈছে। জিলাখনত প্ৰতিষেধক প্ৰদানৰ শুভাৰম্ভ কৰি স্বাস্থ্য বিভাগৰ দায়িত্বত থকা অতিৰিক্ত আয়ুক্ত অনুসূয়া শৰ্মাই এইদৰে কয়।
জইণ্ট ডাইৰেক্টৰ হেল্থৰ অফিচত আমাৰ যি চাব নেশ্যনেল ইমিউনাইজেশ্যনৰ 3-দিনীয়া প্ৰগ্ৰেম সমগ্ৰ ভাৰতবৰ্ষতে লোৱা হৈছে আৰু মৰিগাঁও জিলাৰ আৰু আমাৰ অসমৰ 27খন জিলাত লোৱা হৈছে। তাৰে আজি শুভ উদ্বোধনী কৰা হয় আৰু ইয়াত আমি বৰ্তমানে কাৰ্যালয়ত মানে আমি শিশুসকলক আমি পুৰস্কৃত দিয়া হয় আৰু তাৰ বাবে আমাৰ আজি ৰাইজ উপস্থিত হয় আৰু শিশুসকলো আহিছে। 5 বছৰ পৰ্যন্ত যিসকল শিশু জন্মৰ পৰা তেওঁলোকে যাতে এই পালছ পলিঅ' ড'জটো লয় তাৰ বাবে আমি সকলোকে আহ্বান জনালোঁ আৰু বিভিন্ন ইয়াৰ লগতে মৰিগাঁও জিলাৰ লগতে আমাৰ যি ব্লক আছে পূৰ্বন্ধা আৰু ঝাৰগাঁও তাতো যাতে পালছ পলিঅ' লোৱা হয় তাতো এনেধৰণৰ কাৰ্যসূচী লোৱা হৈছে আৰু বিভিন্ন যিমান আমাৰ চৰকাৰী হেল্থ ইনষ্টিটিউচন আছে চবতে লোৱা হৈছে। আজি এই কাৰ্যসূচী সকলোতে চলি আছে। ধন্যবাদ।
গোলাঘাট জিলাতো আজি শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ মাতৃ আৰু শিশু চিকিৎসা বিভাগত পুৱাৰে পৰা প্ৰতিষেধক প্ৰদান কৰা হয়। ইয়াৰ লগতে জিলাখনৰ মুঠ 889টা প্ৰতিষেধক প্ৰদান কেন্দ্ৰত 1.5 লাখতকৈ অধিক শিশুক পলিঅ' প্ৰতিষেধক প্ৰদান কৰা হ'ব। একেদৰে চৰাইদেউ জিলাত 60,000ৰো অধিক শিশুক 8-10 ডিচেম্বৰৰ ভিতৰত পলিঅ' প্ৰতিষেধক প্ৰদান কৰা হ'ব। বাংলাদেশ চৰকাৰে ভাৰতৰ সৈতে থকা ইণ্টাৰনেট চুক্তি একপক্ষীয়ভাৱে বাতিল কৰাৰ সিদ্ধান্ত লৈছে। বাংলাদেশৰ পৰা আগৰতলালৈ দিয়া হাইস্পীড ইণ্টাৰনেটৰ সেৱা বাতিল কৰাৰ কথা কালি মহম্মদ ইউনুছ চৰকাৰে ঘোষণা কৰে। এই চুক্তি বাতিলৰ ফলত উত্তৰ পূৰ্বাঞ্চলত ইণ্টাৰনেট সেৱাত প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে। এডিলেইডত অনুষ্ঠিত বৰ্ডাৰ গাভাস্কাৰ ট্ৰফীৰ দ্বিতীয় টেষ্ট মেচত অষ্ট্ৰেলিয়াই ভাৰতক 10 উইকেটত পৰাস্ত কৰে। আজি তৃতীয় দিনা ভাৰতে 5 উইকেটৰ বিনিময়ত 128 ৰাণৰ পৰা দ্বিতীয় ইনিংছত খেল আৰম্ভ কৰি 175 ৰাণত আটাইকেইটা উইকেট হেৰুৱাই 19 ৰাণৰ লক্ষ্য বান্ধি দিয়ে। অষ্ট্ৰেলিয়াই 3 অভাৰ 2টা বলত কোনো উইকেট নেহেৰুৱাকৈ ভাৰতে বান্ধি দিয়া লক্ষ্যত উপনীত হয়। অষ্ট্ৰেলিয়াৰ ট্ৰেভিছ হেডে খেলখনত মেন অব দ্য মেচৰ খিতাপ লাভ কৰে। এই জয়ৰ সৈতে 5খনীয়া টেষ্ট শৃংখলাটোত অষ্ট্ৰেলিয়াই ভাৰতৰ সৈতে 1-1 পইণ্টেৰে সমতা স্থাপন কৰিছে। শিৱসাগৰৰ হাঁহচৰা কুজিবালি নিবাসী সৰবৰহী মহিলা ৰীমা বৰঠাকুৰৰ আজি পুৱতি নিশা নিজা বাসগৃহত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 61 বছৰ। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি দিনৰ 1:40 শুনিবলৈ পাব।